বাতৰি পঢ়িছো টলিদেৱে। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 15 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লাখ লাখ হিতাধিকাৰীলৈ 2745 কোটি টকাৰ কিস্তি মোকলাই দিব। দিল্লীৰ এখন আদালতে আজি শুনানিটো কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নিয়োগ জুম্মাৰ ম্যাদ 25 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে। বিজেপি আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে। ভিয়েটনামত প্ৰচণ্ড সাগৰীয় ধুমুহা ইয়াগীত মৃত্যু হোৱা লোকৰ সংখ্যা 75 লৈ বৃদ্ধি পাইছে আৰু ভাৰতে পুৰুষৰ এছিয়া চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভিয়েটনামত প্ৰচণ্ড সাগৰীয় ধুমুহা ইয়াগীত মৃত্যু হোৱা লোকৰ সংখ্যা 155 স্পৰ্শ কৰাৰ লগে লগে দেশখনৰ ৰাজধানী সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি নতুন দিল্লীত মন্ত্ৰালয়ৰ এশদিনীয়া সাফল্যৰ অংশ হিচাপে ছটা উদ্যম মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ই বিধান এপ্লিকেশ্যন 2.0 অধীনৰ বিধান ব্যৱস্থাপনা প্ৰণালী, উপদেষ্টা কমিটী ব্যৱস্থাপনা প্ৰণালী, ৰাষ্ট্ৰীয় যুৱ সংসদ পৰ্টেল 2.0 আৰু একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ মাধ্যমে লোকসভা আৰু ৰাজ্যসভাৰ ফলপ্ৰসূ আৰু গঠনমূলক কাম কাজৰ বিষয়ে আলোকপাত কৰাৰ পৰিৱৰ্তে সংসদৰ হুলস্থূলীয়া পৰিৱেশৰ বাতৰিহে অধিক প্ৰচাৰ কৰে। তেওঁ কয় যে কেতিয়াবা সংসদত সৃষ্টি হোৱা 5 মিনিটৰ অশান্ত পৰিস্থিতিক লৈও বাতৰি প্ৰচাৰ কৰা হয়, কিন্তু দুয়োখন সদনে শেষ নিশালৈ কৰা কাম কৰাৰ বাতৰিয়ে সংবাদ মাধ্যমত যথোচিত স্থান নাপায়। ছুইডেনৰ বিদেশ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা মাৰিয়া ছেনেগাৰ্ডক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে শুভেচ্ছা জনাইছে। ডঃ জয়শংকৰে এটা বাৰ্তাৰ জৰিয়তে ভাৰত ছুইডেনৰ মিত্ৰতা ত্বৰান্বিত কৰিবলৈ নিবিড়ভাৱে কাম কৰাৰ বাবে আশা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 29 ছেপ্টেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 114 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800-11700 এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 27 ছেপ্টেম্বৰ পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপ যোগে 29 ছেপ্টেম্বৰত দিনৰ 11 বজাত এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতীয় পুৰুষৰ এছীয় চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। যোৱাবাৰৰ চেম্পিয়ন ভাৰতে আজি চীনৰ হুলুইনবুইৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত মালয়েছিয়াক 8-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি একেৰাহে তৃতীয়খন খেলত জয়লাভ কৰে আৰু শীৰ্ষৰ 4টা দলৰ ভিতৰত স্থান নিশ্চিত কৰে। আজিৰ খেলখনত ভাৰতৰ হৈ ৰাজকুমাৰ পালে 3টা গ'ল দিয়াৰ বিপৰীতে অৰাজিত সিং হুণ্ডেলে 2টা, যুৱৰাজ সিং, হৰমনপ্ৰীত সিং আৰু উত্তম সিঙে 1টাকৈ গ'ল দিয়ে। ভাৰতে ইয়াৰ পূৰ্বে চীন আৰু জাপানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 15 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লাখ লাখ হিতাধিকাৰীলৈ 2,745 কোটি টকাৰ কিস্তি মুকলাই দিব। দিল্লীৰ এটা আদালতে আজি কিৰাণীতি কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নিজ জনমান্যত 25 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে। বিজেপিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে। ভিয়েটনামত প্ৰচণ্ড সাগৰীয় ধুমুহাৰ ইয়াত মৃত্যু হোৱা লোকৰ সংখ্যা 155 বৃদ্ধি পাইছে। আৰু ভাৰতীয় পুৰুষৰ এছীয় চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।